এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাকী থকা পৰীক্ষাসমূহ পঞ্চায়ত নিৰ্বাচনৰ পাছত অনুষ্ঠিত কৰিবলৈ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰশ্নকাকত ফাদিল তথা নতুনকৈ বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কালি অনুষ্ঠিত পৰিষদৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়। পৰিষদৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন দাসে প্ৰকাশ কৰা মতে বাতিল হোৱা পৰীক্ষাসমূহ সম্প্ৰতি অনুষ্ঠিত কৰা নহয়। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ সময় ঘোষণাৰ পাছতে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ'ব বুলি তেওঁ সদৰি কৰিছে। বহাগ বিহুৰ পাছতহে বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইপিনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে চি আই ডিত এটা গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিত চি আই ডিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস কাইলৈ অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰিব। সভাই কেন্দ্ৰীয়ভাৱে মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আহতগুৰি শতদল সাহিত্য সভাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আহতগুৰি শ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰত এই দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দিনৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব। এই সভাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থকাৰ কথা। মুকলি সভাখনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা আগবঢ়াব। ওদালগুৰি জিলা সাহিত্য সভায়ো কাইলৈ জ্ঞানমালিনী স্বৰ্ণশাখা সাহিত্য সভা ধূপগুৰিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সাহিত্য দিৱস পালন কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শিৱসাগৰ জিলাৰ উদ্যোগত আৰু সাধনৰ সহযোগত কালি জিলাখনৰ বিভিন্ন আত্মসহায়ক গোট আৰু সদস্যৰ মাজত এখন ঋণমেলা অনুষ্ঠিত হয়। এই ঋণমেলাত মুঠ 546টা আত্মসহায়ক গোটক 22,20,40,000 টকা আৰু 132গৰাকী মহিলা উদ্যমীক 2,3,78,000 টকাৰ ঋণৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। আনহাতে অনাদায় হৈ থকা 9টা আত্মসহায়ক গোটৰ ঋণ আদায় কৰা হয়। পঞ্চায়ত নিৰ্বাচন নিয়াৰিকৈ আৰু ত্ৰুটিমুক্তভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত কালি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। এই সভাত আয়ুক্ত মৃদুল যাদৱে সকলো বিষয়া কৰ্মচাৰীকে স্বচ্ছতা আৰু ন্যায়পৰায়ণতাৰে দায়িত্ব নিৰ্বাহ কৰিবলৈ আহ্বান জনায়। তদুপৰি নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন বিষয়, প্ৰশাসনিক বিভাগসমূহৰ মাজত সমন্বয় সাধন আৰু নিৰ্বাচনী আচৰণবিধি মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আয়ুক্ত শ্ৰীযাদৱে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিৰ্বাচনৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। সভাৰ শেষত নিৰ্বাচনী বিষয়াসকলে সৰ্বসন্মতিক্ৰমে শৃংখলিত আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইনাৰ লাইন পাৰ্মিট অবিহনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা 557জন লোকক ৰাজ্যখনৰ আৰক্ষীয়ে আটক কৰিছে। অসমকে ধৰি বহিৰাজ্যৰ এই লোকসকলে ইনাৰ লাইন পাৰ্মিট অবিহনে কৰ্মসূত্ৰে ৰাজ্যখনত প্ৰৱেশ কৰিছিল। পাপুমপাৰে জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কালি আৰক্ষী অভিযান চলাই অসমৰ 43জন লোকক আটক কৰে। যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যখনৰ আৰক্ষীয়ে ইনাৰ লাইন পাৰ্মিট অবিহনে প্ৰৱেশ কৰা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। মৰাণত যোৱা দেওবাৰৰ পৰা 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 15 বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় তৰাচিঙা বিহু স্থায়ী সমিতি আৰু উষাপুৰ মহিলা সমাজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান উপলক্ষে পতাকা উত্তোলন, স্মৃতিতৰ্পণ আৰু গছপুলি ৰোপণৰ পাছত তৰা গছ তুলিবলৈ সাংস্কৃতিক দলৰ দোলা যাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে থাপনাত তৰা গছ স্থাপন কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে বাণিজ্য মেলা, জনগোষ্ঠীয় নৃত্য আৰু বিহু প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত তৰাচিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। আজি যুৱ সমাৰোহ আৰু বিহুৱতী প্ৰতিযোগিতা আৰু কাইলৈ জাতীয় সাজপাৰ, বিহু হুঁচৰি, জেং বিহু আৰু মুকলি সভা অনুষ্ঠিত হ'ব। হোজাই জিলাৰ লংকাৰ বাইপাছত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাষ্ট্ৰীয় ঘাইপথেৰে মটৰ চাইকেলেৰে আহি থকা লোক এজনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয়। লোকজন নখুটিৰ 2 নম্বৰ চাৰ্কে বস্তি নিবাসী ৰমজান আলী বুলি জানিব পৰা গৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ পঞ্জাব কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।